আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই এন ডি এ আৰু আই এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠনক লৈ জল্পনা কল্পনা অব্যাহত আছে। এই সন্দৰ্ভত আলোচনাৰ বাবে এন ডি এৰ মিত্ৰ দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অব্যাহত আছে। এই বৈঠকত বিজেপিৰ লগতে মিত্ৰ দলসমূহৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে। বৈঠকত তেলেগু দেশম পাৰ্টীৰ মুৰববী এন চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেডৰ মুৰববী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লোক জনশক্তি দল ৰামবিলাস গোটৰ মুৰববী চিৰাগ পাছোৱান আৰু অন্যান্য মিত্ৰ দলৰ নেতাসকলৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে অংশ লৈছে। ইপিনে আই এন ডি এ মিত্ৰজোঁটৰ নেতাসকল নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছে। তেওঁলোকেও নতুন চৰকাৰ গঠনৰ কৌশল সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিদায়ী মন্ত্ৰীসভাৰ সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক পদত্যাগ পত্ৰ দাখিল কৰিছিল। সেই অনুসৰি সপ্তদশ লোকসভাৰ মন্ত্ৰীসভা আজি ভংগ কৰা হয়। ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ 9খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত আজি অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীকলিতাই লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে 2026 চনত বিধানসভা নিৰ্বাচনত বিজেপিয়ে 100+ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰত চৰকাৰ গঠনৰ পাছতেই আলোচনা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনী ফলাফলৰ পাছতেই ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। আশা কৰা অনুযায়ী আসন লাভ নকৰিলেও এই নিৰ্বাচনত কংগ্ৰেছৰ নৈতিক জয় হোৱা বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবৰ বাবে আঞ্চলিক দলসমূহক বিৰোধী ঐক্যমঞ্চত যোগ দিবলৈ তেওঁ লগতে আহান জনায়। যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীবাসী আৰু দলীয় নেতাকৰ্মীক ধন্যবাদ জনায়। মাজুলীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়াৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি মাজুলীৰ পৰাই 2026ত দিছপুৰ দখলৰ পণ গ্ৰহণ কৰা হ'ব বুলি শ্ৰীগগৈয়ে প্ৰকাশ কৰে। তেওঁ লগতে মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামক সমালোচনা কৰে। চলিত মাহটো ৰাজ্যখনত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে জিলাখনত সজাগতাৰ কাৰ্যসূচী লোৱাৰ লগতে 49,484টা তেজৰ নমুনা সংগ্ৰহ কৰিছে। গোৱালপাৰা জিলাতো এখন সজাগতা সভাৰ জৰিয়তে আনুষ্ঠানিকভাৱে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰা হয়। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জয়ন্ত কুমাৰ দাসে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰে। এই মাহটোত মেলেৰিয়া প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আশাকৰ্মীৰ লগতে স্বাস্থ্যকৰ্মীসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বক্তৃতা অনুষ্ঠানৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা লিখা পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ইপিনে গোৱালপাৰা তামোলপুৰ বৰপেটা যোৰহাট তিনিচুকীয়া শিৱসাগৰ কোকৰাঝাৰ মৰিগাঁও কামৰূপ মহানগৰ দৰং বাক্সা আদি বিভিন্ন জিলাত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। যোৰহাট আৰক্ষীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলা আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰই যোৰহাট সদৰ থানাৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মৰিয়নি তিতাবৰ টিয়ক আৰক্ষী চকীত গছপুলি ৰোপণ কৰা হয়। তিনিচুকীয়াৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সূৰ্যোদয়মুক্ত শিশুগৃহৰ সহযোগত দিৱসৰ লগত সংগতি ৰাখি শিশুগৃহৰ চৌহদত গছপুলি ৰোপণ কৰে। কোকৰাঝাৰত জৈৱ বৈচিত্ৰ সম্পৰ্কীয় কৰ্মবাহিনীয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত যৌথভাৱে অনুষ্ঠিত টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। খেলখন নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।